এয়া আকাশবাণী গুৱাহাটী বিয়লিৰ আঞ্চলিক বাতৰিৰ সৈতে মই পৰিস্মিতা দিহিঙীয়া। পঞ্চায়ত নিৰ্বাচনৰ দ্বিতীয় তথা অন্তিম পৰ্যায়ত কাইলৈ 13খন জিলাত ভোটগ্ৰহণ অনুষ্ঠিত হ'ব। ইতিমধ্যে ভোটগ্ৰহণ হ'বলগীয়া জিলাকেইখনলৈ প্ৰিজাইডিং আৰু পলিং বিষয়াসকল ৰাওনা হৈছে। নিৰ্বাচনৰ বাবে জিলা প্ৰশাসনসমূহো সম্পূৰ্ণৰূপে সাজু হৈ উঠিছে। কামৰূপ মহানগৰ জিলাৰ জালুকবাৰী সমজিলা আৰু ডিমৰীয়া সমজিলাৰ পৰা বেলট কাকত বেলট বাকচকে ধৰি ভোটগ্ৰহণৰ যাৱতীয় সামগ্ৰী সংগ্ৰহ কৰি বিষয়া কৰ্মচাৰীসকল নিজ নিজ ভোটকেন্দ্ৰলৈ ৰাওনা হৈছে। জিলাখনৰ 6খন জিলা পৰিষদ, 3খন আঞ্চলিক পঞ্চায়ত আৰু 20খন গাঁও পঞ্চায়তৰ বাবে নিৰ্বাচন অনুষ্ঠিত হ'ব। দ্বিতীয় পৰ্যায়ৰ পঞ্চায়ত নিৰ্বাচনৰ বাবে গুৱাহাটী মহানগৰীত কৰ্মসূত্ৰে থকা লোকসকল ইতিমধ্যে নিজ নিজ জিলালৈ ৰাওনা হৈছে। ধুবুৰী জিলাত 1465টা ভোটকেন্দ্ৰত হ'বলগীয়া নিৰ্বাচনৰ বাবে আজি ধুবুৰী ভোলানাথ মহাবিদ্যালয়, গোলকগঞ্জ সমজিলাৰ কাৰ্যালয় আৰু বিলাসীপাৰা সমজিলাৰ কাৰ্যালয়ত বেলট কাগজ বিতৰণ কৰা হয়। হাতিঙিমাৰী জিলা প্ৰশাসনৰ উদ্যোগত 406টা ভোটগ্ৰহণ কেন্দ্ৰৰ বাবে নিয়োজিত 1624গৰাকী পলিং আৰু প্ৰিজাইডিং বিষয়া নিজ নিজ ভোটগ্ৰহণ কেন্দ্ৰলৈ ৰাওনা হয়। মানকাছুৰ বাংলাদেশ সীমান্তৱৰ্তী চৰ এলেকাত থকা 5টা স্পৰ্শকাতৰ ভোটগ্ৰহণ কেন্দ্ৰলৈ যন্ত্ৰচালিত নাৱেৰে বিষয়াসকলে যাত্ৰা কৰে। ইপিনে ব্ৰহ্মপুত্ৰৰ খহনীয়াৰ কবলত পৰি বছৰ বছৰ ধৰি মানকাছৰৰ অসম মেঘালয় সীমান্তত বসবাস কৰা ভোটদাতাসকলেও আজিয়ে ভোটদানৰ বাবে চৰ অঞ্চললৈ ৰাওনা হৈছে বুলি আমাৰ সংবাদদাতাই জানিবলৈ দিছে। পাঠশালাৰ বজালী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত স্থাপন কৰা ষ্ট্ৰং ৰুমৰ পৰা যাৱতীয় সামগ্ৰী সংগ্ৰহ কৰি প্ৰিজাইডিং আৰু পলিং বিষয়াসকলে নিৰাপত্তাৰক্ষীসহ আজি বজালী জিলাৰ বিভিন্ন ভোটকেন্দ্ৰসমূহলৈ যাত্ৰা কৰে। জিলাখনত 690গৰাকী সদস্যই গাঁও পঞ্চায়তত, 56গৰাকীয়ে আঞ্চলিক পঞ্চায়ত আৰু 15গৰাকীয়ে জিলা পৰিষদত প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে। গোৱালপাৰা জিলাত নিৰ্বাচন সুচাৰুৰূপে অনুষ্ঠিত কৰাৰ বাবে 4500 বিষয়া নিয়োগ কৰা হৈছে। হোজাই জিলাৰ আয়ুক্ত বিদ্যুৎ বিকাশ ভাগৱতীয়ে আজি জিলা সদৰ শ্ৰীমন্ত শংকৰদেৱ নগৰত নিৰ্বাচনী কাম কাজ পৰ্যবেক্ষণ কৰি পলিং আৰু প্ৰিজাইডিং বিষয়াসকলৰ সৈতে মত বিনিময় কৰে। বৰপেটা জিলাতো নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত যাৱতীয় কাম কাজ সম্পূৰ্ণ কৰা হৈছে। জিলাখনৰ চৰ অঞ্চলত থকা 129টা কেন্দ্ৰলৈ কালিয়েই নিৰ্বাচনী বিষয়াৰ দল ৰাওনা হয়। উল্লেখযোগ্য যে পঞ্চায়ত নিৰ্বাচনৰ দ্বিতীয় পৰ্যায়ৰ বাবে 13খন জিলাত মুঠ 12130টা ভোটকেন্দ্ৰ স্থাপন কৰা হৈছে। এই পৰ্যায়ত 91,31,127গৰাকী ভোটদাতাই ভোটৰ অধিকাৰ সাব্যস্ত কৰিব। দ্বিতীয় পৰ্যায়ত মুঠ 29,608গৰাকী প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা কৰিছে। ইয়াৰ ভিতৰত জিলা পৰিষদত 495গৰাকী, আঞ্চলিক পঞ্চায়তত 2,388গৰাকী আৰু গাঁও পঞ্চায়ত সদস্য পদত 26,725গৰাকী প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা কৰিছে। ইতিমধ্যে 1,289গৰাকী প্ৰাৰ্থী বিনা প্ৰতিদ্বন্দ্বিতাৰে নিৰ্বাচিত হৈছে। আয়ৰ সৈতে সামঞ্জস্যহীন সম্পত্তিৰ গোচৰত গুৱাহাটী উচ্চ ন্যায়ালয়ে আজি ৰাজ্যৰ অসামৰিক সেৱা বিষয়া মাছুম ইউছুফ আহমেদ আৰু ভূমি ৰাজহ সেৱা বিষয়া তনবীৰ ইউছুফ আহমেদৰ জামিন নাকচ কৰে। মুখ্যমন্ত্ৰীৰ তদাৰকী কোষত ৰুজু হোৱা গোচৰৰ ভিত্তিত অভিযুক্ত বিষয়া দুজনে জামিন বিচাৰি উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ হৈছিল। কিন্তু সমগ্ৰ বিষয়টোক লৈ শুনানি গ্ৰহণৰ অন্তত উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ মিতালী ঠাকুৰীয়াৰ এজনীয়া বিচাৰপীঠে তেওঁলোকৰ জামিন নাকচ কৰে। ইয়াৰ পাছতে মুখ্যমন্ত্ৰী তদাৰকী কোষে বিষয়া দুজনক গ্ৰেপ্তাৰ কৰে। দেশৰ বিভিন্ন অংশত কাইলৈ হ'বলগীয়া মক ড্ৰিল অৰ্থাৎ অসামৰিক প্ৰতিৰক্ষা অনুশীলনৰ পৰিপ্ৰেক্ষিতত আকাশবাণীৰ বাতৰি সেৱা বিভাগে আজি নিশা 9:15 ইংৰাজী ভাষাত এটা বিশেষ স্পটলাইট প্ৰচাৰ কৰিব। অসামৰিক প্ৰতিৰক্ষা আৰু ৰাষ্ট্ৰীয় নিৰাপত্তা সম্পৰ্কীয় এই অনুশীলনৰ বিষয়ে বিশেষজ্ঞৰ মতামত প্ৰচাৰ কৰা হ'ব। এই বিশেষ স্পটলাইট অনুষ্ঠান আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ মহাবাহু আৰু প্ৰাগজ্যোতিষপুৰ দুয়োটা শাখাতে প্ৰচাৰিত হ'ব। এই অনুষ্ঠান প্ৰচাৰৰ বাবে আজি নিশা 9:25 প্ৰচাৰ হ'বলগীয়া নিশাৰ আঞ্চলিক বাতৰি 9:30 প্ৰচাৰিত হ'ব। আকাশবাণী গুৱাহাটী কেন্দ্ৰই এই স্পটলাইটৰ অসমীয়া ভাষান্তৰ কাইলৈ পুৱা 9:30 প্ৰচাৰ কৰিব। এই অনুষ্ঠান ৰাজ্যখনৰ আটাইবোৰ কেন্দ্ৰই ৰিলে কৰিব। অসম চৰকাৰৰ মাধ্যমিক শিক্ষা সঞ্চালকালয়ে বেংক একাউণ্টৰ তথ্য বিসংগতিৰ বাবে ৰাজ্যৰ 1361গৰাকী শিক্ষাৰ্থীক আনন্দৰাম বৰুৱা নগদ ধন আঁচনিৰ ধন প্ৰদান কৰিব পৰা নাই বুলি প্ৰকাশ কৰিছে। ইয়াৰ পৰিপ্ৰেক্ষিতত শিক্ষা সঞ্চালক মমতা হোজাই সকলো জিলাৰ বিদ্যালয়ৰ পৰিদৰ্শকলৈ পত্ৰ প্ৰেৰণ কৰি নিজ নিজ শিক্ষানুষ্ঠানৰ শিক্ষাৰ্থীসকলৰ একাউণ্টৰ তথ্যসমূহ শুদ্ধকৈ প্ৰেৰণ কৰিবলৈ নিৰ্দেশ দিছে। 2024 হাইস্কুল শিক্ষান্ত পৰীক্ষাত 75% বা ততোধিক নম্বৰ লাভ কৰা ৰাজ্যৰ মুঠ 26,969গৰাকী শিক্ষাৰ্থী আনন্দৰাম বৰুৱা বঁটাৰ বাবে যোগ্য বিবেচিত হৈছিল। কিন্তু বেংক একাউণ্টৰ তথ্যৰ বিসংগতিৰ বাবে বিভিন্ন জিলাৰ 1361গৰাকী শিক্ষাৰ্থী বৰ্তমানলৈকে এই ধন লাভৰ পৰা বঞ্চিত হৈ আছে।